এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি কলা শাখাত 99.18%, বিজ্ঞান শাখাত 89.88%, বাণিজ্য শাখাত 87.80% আৰু বৃত্তিমুখী শাখাত 85.78% পৰীক্ষাতে উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাৰ অৱতীৰ্ণ হোৱা মুঠ 2,73,908 পৰীক্ষাৰ্থীৰ মাজৰ পৰা 2,42,794 পৰীক্ষাতে উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ 40,499 প্ৰথম বিভাগত, 65,532 দ্বিতীয় বিভাগত আৰু 72,765 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত 23,552 প্ৰথম বিভাগত, 17,339 দ্বিতীয় বিভাগত আৰু 8,062 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত 5,915 প্ৰথম বিভাগত, 6,87 দ্বিতীয় বিভাগত আৰু 3,194 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বৃত্তিমুখী শাখাত 163 প্ৰথম বিভাগত, 445 দ্বিতীয় বিভাগত আৰু 140 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ফলাফলত প্ৰকাশ পোৱা মতে এইবাৰৰ পৰীক্ষাত কলা শাখাত বাক্সা জিলাই প্ৰথম স্থান, নলবাৰী জিলাই দ্বিতীয় আৰু দৰং জিলাই তৃতীয় স্থান লাভ কৰিছে। আনহাতে বিজ্ঞান শাখাত তামুলপুল আৰু শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে বাক্সা আৰু যোৰহাট জিলাই তৃতীয় স্থান আৰু বৰপেটা আৰু কামৰূপ জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে বাণিজ্য শাখাত বজালী জিলাই প্ৰথম স্থান, বাক্সা আৰু তামুলপুৰ জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু নগাঁও জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি যোৰহাট জিলাত বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ হৈছে 95.04%, আনহাতে কলা শাখাত উত্তীৰ্ণ হাৰ 95.02%, বিপৰীতে বাণিজ্য শাখাত এই হাৰ হৈছে 86.65%। একেদৰে শোণিতপুৰ জিলাত বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা 9,310 শিক্ষাৰ্থীৰ ভিতৰত 8,131 পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। তামুলপুৰ জিলাৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও ভাল ফলাফল দেখিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ 105 পৰীক্ষাৰ্থীৰ ভিতৰত 32 প্ৰথম বিভাগত, 66 দ্বিতীয় বিভাগত আৰু 7 তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানে ভাল ফলাফল দেখিবলৈ সমৰ্থ হৈছে। ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ 97% হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত এই হাৰ হৈছে 96.4%। মহানগৰীৰ তাৰিণী চৰণ চৌধুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হবলৈ সমৰ্থ হৈছে। অসম লোকসেৱা আয়োগে 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ 2,898 পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত 719 মহিলা, 106 বিশেষভাৱে সক্ষম আৰু 102 প্ৰাক্তন সৈনিক পৰীক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ মতকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ 32 জিলাৰ 116 কেন্দ্ৰত সৰ্বমুঠ 229 পদৰ বিপৰীতে অনুষ্ঠিত হোৱা এই পৰীক্ষাত 67,291 প্ৰাৰ্থীয়ে আবেদন কৰিছিল। আয়োগৰ এক বিবৃতি অনুসৰি জুলাই মাহৰ শেষভাগত মূল পৰীক্ষা অনুষ্ঠিত হ'ব। মূল পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ হ'ব। পৰীক্ষাৰ্থীসকলে অসমীয়া মাধ্যমতো উত্তৰসমূহ লিখিব পাৰিব। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ 6 ৰাজ্য আৰু 2 কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49 সমষ্টিৰ বাবে মুঠ 695 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ 1,584 মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত 749 মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14, মহাৰাষ্ট্ৰ 13, পশ্চিমবংগৰ 7, বিহাৰ আৰু উৰিষ্যাৰ 5, ঝাৰখণ্ডৰ 3 আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ 1 আসনৰ বাবে অহা 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। ইফালে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্যাহাৰ আজি অন্তিম দিন। এই পৰ্যায়ত 6 ৰাজ্য আৰু 2 কেন্দ্ৰীয় শাসিত অঞ্চলৰ 58 সংসদীয় সমষ্টি নিৰ্বাচন হ'ব। দিল্লীৰ 7, হাৰিয়ানাৰ 10, উত্তৰ প্ৰদেশৰ 14, বিহাৰ আৰু পশ্চিমবংগৰ 8, উৰিষ্যাৰ 6, ঝাৰখণ্ডৰ 4, জম্মু আৰু কাশ্মীৰৰ 1 আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই 3 শিতানত প্ৰদান কৰা হয়। যোৱা 22 এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে 3 ব্যক্তিক পদ্মবিভূষণ, 8 পদ্মভূষণ আৰু 55 ব্যক্তিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।